পডকাষ্টৰ সমৰ্থতালৈ নমস্কাৰ। আজিৰ পডকাষ্টত আছে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে দুআষাৰ আৰু ভূপেন হাজৰিকাৰ কণ্ঠত এটি লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত গীত। আৰম্ভণিতে আমি লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে জানো আহক।
বিংশ শতাব্দীৰ শ্ৰেষ্ঠ অসমীয়াসকলৰ অন্যতম লক্ষ্মীনাথ বেজবৰুৱা, ৰসৰাজ আৰু সাহিত্যৰথী সন্মানেৰে বিভূষিত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় 1868 চনত। তেওঁৰ পিতাক দীননাথ বেজবৰুৱাই বিভিন্ন ঠাইত চৰকাৰী চাকৰি কৰাৰ বাবে পৰিয়ালৰ লগতে সাহিত্যৰথীয়েও শৈশৱতে অসমৰ বিভিন্ন ঠাইৰ বতাহ পানী খাই ডাঙৰ হৈছিল। 1886 চনত শিৱসাগৰ হাইস্কুলৰ পৰা দ্বিতীয় বিভাগত এণ্ট্ৰেন্স পাছ কৰি কুৰিটকীয়া বৃত্তি লাভেৰে তেওঁ কলিকতালৈ পঢ়িবলৈ যায় আৰু ৰিপন কলেজত নাম লিখায়। কিছুদিন পঢ়ি পুনৰ অসমলৈ উভতি আহি কলিকতালৈ গৈ লক্ষ্মীনাথ বেজবৰুৱাই এইবাৰ চিটি কলেজত নাম লগায়। সেই সময়তে ৰমাকান্ত বৰকাকতি, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা, ৰাধাকান্ত সন্দিকৈ আদিৰ সহযোগত তেওঁ অসমীয়া ভাষা সংস্কৃতিৰ উন্নতিৰ বাবে চেষ্টা চলাবলৈ ধৰে। এই দল ছাত্ৰৰ পৃষ্ঠপোষকতাতে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হয়। চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰতিষ্ঠা কৰা জোনাকী আলোচনীৰ তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা। 1890 চনত BA পাছ কৰাৰ পাছত ইংৰাজ চৰকাৰে তেওঁক তিনিবাৰকৈ হাকিমৰ পদ যাচিছিল যদিও স্বাধীনভাৱে ব্যৱসায় কৰাৰ ইচ্ছাৰে তেওঁ সেয়া গ্ৰহণ নকৰিলে। BA পাছ কৰি ৰিপন কলেজৰ MA আৰু আইনৰ শ্ৰেণীত নামভৰ্তি কৰিছিল তেওঁ। সেই সময়তে 33 বছৰ বয়সত কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ হেমেন্দ্ৰনাথ ঠাকুৰৰ কন্যা প্ৰজ্ঞা সুন্দৰীক লক্ষ্মীনাথ বেজবৰুৱাই বিয়া কৰায়। MA আৰু আইন দুয়োটা পৰীক্ষাতে অকৃতকাৰ্য হোৱাত তেওঁৰ প্ৰতি অন্যায় কৰা হৈছে বুলি বেজবৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে মোকৰ্দমা তৰে, কিন্তু এই চাঞ্চল্যকৰ মোকৰ্দমাত তেওঁ পৰাজয় বৰণ কৰে। বিখ্যাত ব্যৱসায়ী ভোলানাথ বৰুৱাৰ সৈতে লগ লাগি বেজবৰুৱাই প্ৰথমতে কপাহ আৰু পাছত কাঠৰ কাৰবাৰত যোগ দিছিল। পাছত তেওঁ বাৰ্ড নামৰ ইংৰাজ কোম্পানীৰ তলতো কিছুদিন ব্যৱসায় চলাইছিল আৰু শেষত চম্বলপুৰত কাঠৰ ব্যৱসায় আৰম্ভ কৰিছিল। বেজবৰুৱা ৰচিত সাহিত্যই অসমীয়া ভাষা সাহিত্যৰ শ্ৰেষ্ঠত্বৰ মৰ্যাদা দাবী কৰিব পাৰে। 1910 চনৰ পৰা তেওঁ বাঁহী নামৰ আলোচনীখন সম্পাদনা কৰিবলৈ লয় আৰু এইখিনি সময়তে তেওঁৰ বহু পুথি প্ৰকাশ পায়। সেইবোৰৰ ভিতৰত লিটিকাই, জোনবিৰি, বাখৰ, সুৰভি, জুনুকা, কদমকলি, জয়মতী কুঁৱৰী, পদুম কুঁৱৰী, বুঢ়ী আইৰ সাধু, ভাৰত বুৰঞ্জী, কামত কৃতিত্ব লভিবৰ সংকেত, শ্ৰীমদ ভাগৱত গীতা, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী মাধৱদেৱ আদিৰ নাম ল'ব পাৰি। অসমীয়া জাতিৰ সাধাৰণ ৰীতি নীতি, কুসংস্কাৰ, সস্তীয়া, অহংকাৰ আদিকেই তেওঁৰ বৈচিত্ৰ্যপূৰ্ণ সাহিত্যৰ বিষয়বস্তু হিচাপে স্থান দিছিল। বহু হাস্য ৰসাত্মক সাহিত্য ৰচনাৰ যোগেদি অসমীয়া জাতিক শিক্ষা আৰু কৰ্তব্যৰ জ্ঞান দিব বিচৰা লক্ষ্মীনাথ বেজবৰুৱাই কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি আদিৰ যোগেদি কৰ্ম সংস্কৃতিবিহীন অসমীয়া সমাজৰ চৰিত্ৰ উদঙাই দিছিল। উৰিষ্যাৰ চম্বলপুৰৰ হাবিত সোমায়ো অহৰহ অসমীয়া ভাষা সাহিত্য আৰু সমাজৰ বিষয়ে চিন্তা কৰা বেজবৰুৱা মাথো অসমৰে নহয়, কলিকতা আৰু চম্বলপুৰৰ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ মুখ্য ব্যক্তি হিচাপে জিলিকি আছিল। বেজবৰুৱাৰ মৃত্যুৰ পাছত ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ বিষয়ে বহু ঠাইত লিখি থৈ গৈছে। 1933 চনত বৰোদাৰ গায়কোৱাদৰ দ্বাৰা নিমন্ত্ৰিত হৈ বেজবৰুৱাই ভাৰতৰ বৈষ্ণৱ ধৰ্মৰ বুৰঞ্জী আৰু শ্ৰীকৃষ্ণৰ ৰাসলীলা শীৰ্ষক অতি চিন্তাশীল দুটা বক্তৃতা প্ৰদান কৰিছিল। এই দুটা বক্তৃতা বিভিন্ন ভাষালৈ অনুবাদ কৰি বৰোদাৰ যুৱৰাজে ছপাই উলিয়াইছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন দিয়া বেজবৰুৱাক এলাহাবাদত অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশনলৈ নিমন্ত্ৰণ জনোৱা হৈছিল মুকলি সভাৰ বক্তা হিচাপে। এনেদৰে বক্তৃতা দিয়া তেওঁই প্ৰথম অসমীয়া আছিল। "অ' মোৰ আপোনাৰ দেশ, আমি অসমীয়া নহওঁ দুখীয়া" আদি কালোত্তীৰ্ণ কবিতা লিখা বেজবৰুৱাই আছিল অসমীয়া আধুনিক চুটিগল্পৰ জনক।
লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু হৈছিল 1938 চনৰ 26 মাৰ্চ তাৰিখে। ইমান পৰে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে শুনিলে। এইবাৰ আমি এটি গীত শুনো আহক, শিল্পী ভূপেন হাজৰিকা, গীতৰ কথা লক্ষ্মীনাথ বেজবৰুৱা।
জগতে ঘূৰিল এঘৰতে আছিলে প্ৰেম, ধনী ধনী কৰি ঢাপলি মিলিল এহিয়াতে পৰমে ধনে গুৰু শংকৰ গুৰু শংকৰ। গয়া কাশী তীর্থ কইল ইয়ার ঈশ্বর ইয়াতে আসিলে গৌরবাত বিচারি মইল হে গুরু শঙ্কর গুরু শঙ্কর। বিদেশে বগালো দুখে নিজৰ দেশৰ নিৰ্মল ধৰম নাম ঘৰৰ দুৱাৰ মুখে গুৰু শংকৰ গুৰু শংকৰ। শিক্ষিত শিষ্য গুরু লাগে মই শিক্ষিত শিষ্য জগতক জননী দিল এ জগতরে গুরু শ্রীশঙ্কর ঘরতেই অন্ধলাই নে দেখিল হে গুরু শঙ্কর গুরু শঙ্কর। প্রেম প্রেম বুলি জগতে ঘুরিল ঘরতে আসিলে প্রেম এ ধনে ধনে করি ঢাপলি মিলিল ইয়াতে পরমে ধনে হে গুরু শঙ্কর গুরু শঙ্কর।
লক্ষ্মীনাথ বেজবৰুৱা রচিত গীতটি শুনিলে, শিল্পী ভূপেন হাজৰিকাৰ কণ্ঠত। আজিৰ পডকাষ্ট সামৰি মই কিৰণ চন্দ্ৰনাথে বিদায় লৈছোঁ। আমাৰ পডকাষ্ট লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।